हे देव हे दैत हे जगदेकबंधो, हे कृष्ण हे चपल हे करुणैक सिंधो, हे नाथ हे रमण हे नयनाभिराम, हा हा कदानुभवितासि पदं त्रिशूर्मे। सालंबित वाम कुंतल भरं मंदोन्नत भ्रूलतं, किंचित कुंचित कोमलाधर पुटं साची प्रसारे क्षणं, आलोलांगुलि पल्प वै मुरलि कामा जाने जगन्मोहनं। हे गोपालक हे कृपा जल निधे, हे सिंधु कन्यापते, हे कंसांतक हे गजेंद्र करुणापारेण, हे माधव हे रामानुज हे जगत्त्रयो गुरो, हे पुंडरीकाक्ष स्थले कौस्तभम्, नासाग्रे नव मौक्ति कंकरतले वेणुंकरे कंकणम्, सर्वांगे हरिचंदनं च कलयन् कंठे च मुक्तावली, गोपस्त्री परिवेष्टितो विजयते गोपाल चूडामणि,
हे देव हे कांत हे जगतेर एकमात्र बंधु, हे कृष्ण हे चपल हे एकमात्र करुणार समुद्र, हे नाथ हे रमन हे नयनाभिराम, हाय कबे तुमि आमार नयन गोचर हबे। जार स्कंधे चारुकुंचित केशजाल पड़ेछे, जार ईशत उन्नत भ्रूलता, अल्पकुंचित कोमल अधरष्ठ, जिनी वक्र कटाक्ष करेछेन हर्षे मुरलिका बादने, जार अंगुली पल्लव चंचल, कल्पतरु मूले সেই ললিত ত্রিভঙ্গকে জগন্মোহন বলেই জানি। হে গোপালক হে কৃপা সিন্ধু, হে সিন্ধু কন্যাপতে, হে কংসান্তক হে গজেন্দ্র করুণা পারক, হে বলরামানুজ হে ত্রিজগতের গুরু, হে পুণ্ডরীকাক্ষ হে গোপীজননাথ, আমাকে রক্ষা করো, তোমা বিনা আর কাউকেই জানি না। ললাটে কস্তুরী তিলক, বক্ষস্থলে কৌস্তভ মণি, নাসিকাগ্রে উজ্জ্বল মুক্তা, করতলে বেণু করে কঙ্কন, সর্বাঙ্গে হরিচন্দন, এবং গলদেশে মুক্তার মালাপুরে যিনি শোভিত, গোপবধূ পরিবেষ্টিত সেই গোপাল চূড়ামণির জয় হোক। লোকগণকে উন্মত্ত করে, বেদকে মুখরিত করে, পর্বত নিচয়কে পুলকিত করে, শৈলকে বিগলিত করে, পশুকে বিবশ করে, গোবৃন্দকে আনন্দিত করে, গোপজনকে ত্বরান্বিত করে, মুনিদিগকে আহ্লাদিত করে, বিনাশরকে বিজৃম্ভিত করে, প্রণবার্থ প্রকাশ করে, গোপশিশুর বংশীধ্বনি বিজয়যুক্ত হোক। গোপশিশুর বংশীধ্বনি বিজয়যুক্ত হোক।